আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অসম সাহিত্য সভাৰ নতুন সভাপতি হিচাপে পাঠশালা অধিৱেশনত ডঃ বসন্ত কুমাৰ গোস্বামীৰ দায়িত্ব গ্ৰহণ, সাহিত্য সভাই জাতীয়তাবাদ আৰু অৰ্থনৈতিক জাতীয়তাবাদৰ সৃষ্টি কৰিব লাগিব বুলি সভাপতিৰ অভিভাষণত ডঃ বসন্ত কুমাৰ গোস্বামীৰ মন্তব্য, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাৰ এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ এখন প্ৰস্তুতি বৈঠকত অংশগ্ৰহণ, 19 বছৰ অনুৰ্ধ মহিলাৰ ICC ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতৰ খিতাপ জয় আৰু ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ ভাৰোত্তোলক মৃদুস্মিতা বৰুৱাৰ আজি ৰূপৰ পদক অৰ্জন, ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ পদক 13টালৈ বৃদ্ধি। অসম সাহিত্য সভাৰ সপ্তসপ্ততিৰাম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনৰ আজি তৃতীয় দিন। পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত আজি সাহিত্য সভাৰ নতুন সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীক ময়ূৰকাংক্ষী ৰথত লৈ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। পদ্মভূষণ স্বীকৃতিপ্ৰাপ্ত নৃত্যাচাৰ্য যতীন গোস্বামীয়ে সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে। সাংস্কৃতিক শোভাযাত্ৰাৰ অন্তত সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ মুকলি সভা অনুষ্ঠিত হয়। সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে প্ৰথমখন মুকলি সভা উদ্বোধন কৰে। ইয়াৰ পাছতে অসম সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকাই নতুন সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীক আদৰণি জনাই সভাপতিৰ দায়িত্ব অৰ্পণ কৰে। ডঃ গোস্বামীৰ সভাপতিত্ব কৰা প্ৰথমখন মুকলি সভাত আদৰণি সমিতিৰ সভাপতি হিচাপে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আদৰণি ভাষণ আগবঢ়ায়। মুকলি সভাত সাহিত্য সভাৰ নতুন সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে আগবঢ়োৱা অভিভাষণত অসম সাহিত্য সভাই নবীন প্ৰবীণ সকলোকে একেলগে লৈ আগবাঢ়িব লাগিব বুলি মন্তব্য কৰে। লগতে সাহিত্য সভাত কোনো নেতাৰ স্থান নাই বুলি উল্লেখ কৰি ডঃ গোস্বামীয়ে কয় যে ফাঁকি উন্মাদনাই অসমীয়া ভাষা জীয়াই ৰাখিব নোৱাৰে। সাহিত্য সভাই জাতীয়তাবাদ আৰু অৰ্থনৈতিক জাতীয়তাবাদৰ সৃষ্টি কৰিব লাগিব আৰু ইয়াৰ বাবে সাহিত্য সভাৰ ভাষাসমূহ অধিক শক্তিশালী কৰি তুলিব লাগিব। সময়ে সময়ে অসমত পাঠকৰ অভাৱ বুলি হোৱা সমালোচনা সন্দৰ্ভত মন্তব্য কৰি ডঃ গোস্বামীয়ে কয় যে পাঠক সন্দৰ্ভত আজিলৈ জৰুৰী হোৱা নাই। কোনবোৰ লেখাৰ প্ৰতি পাঠক উৎসুক সেয়াও স্পষ্ট নহয়। শিশুসকলক মাতৃভাষাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিবলৈ সাহিত্য সভাই অনাগত দুটা বছৰ কাম কৰিব বুলিও ডঃ গোস্বামীয়ে অভিভাষণত মন্তব্য কৰে। প্ৰশাসনিক ক্ষেত্ৰত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ ডঃ গোস্বামীয়ে আহ্বান জনায়। ডঃ গোস্বামীয়ে লগতে কয় যে ইউনিকোডত অসমীয়া ভাষা প্ৰতিষ্ঠিত কৰিবলৈ এটা দল গঠন কৰিব লাগিব। 2025 বৰ্ষটো চৰকাৰে গ্ৰন্থবৰ্ষ হিচাপে ঘোষণা কৰাক লৈও স্বাভাৱিকতে আনন্দিত হোৱা বুলি ডঃ গোস্বামীয়ে কয়। অনাগত দুটা বছৰত শংকৰদেৱৰ ৰচনাবলী হিন্দী ইংৰাজী ভাষালৈ অনুবাদ কৰাৰ লগতে শিশুসকলৰ বাবে ভ্ৰাম্যমান পুথিভঁৰালৰ ব্যৱস্থা কৰা হ'ব বুলিও ডঃ গোস্বামীয়ে অভিভাষণত উল্লেখ কৰে। এই সভাতে সন্মানীয় অতিথি হিচাপে নেপালৰ ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ অধ্যাপক মাধৱ পোখৰেলে অংশগ্ৰহণ কৰাৰ লগতে সন্মানীয় অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়া, কনক চেনডেকা, ৰংবং তেৰাং, ইমান শ্বাহ, ডঃ ধ্ৰুৱজ্যোতি বৰা, ডঃ পৰমানন্দ ৰাজবংশী, কুলধৰ শইকীয়া আৰু প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি প্ৰহ্লাদ চন্দ্ৰ দাসাই অংশগ্ৰহণ কৰে। একেখন সভাতে আমন্ত্ৰিত অতিথি হিচাপে সদৌ ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অংশগ্ৰহণ কৰে। পাঠশালা অধিৱেশনৰ পৰা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে এইদৰে কয়।
অসম সাহিত্য সভাৰ পাঠশালাত যি সপ্তসপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশন ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হৈছে, তাত আজি অলপ দেৰিকৈ আৰম্ভ হৈছিল নৱনিৰ্বাচিত সভাপতিক লৈ যি শোভাযাত্ৰা। এই শোভাযাত্ৰা প্ৰায় 12 বজাত আৰম্ভ হৈছিল। পাঠশালা নগৰৰ আনন্দৰাম বৰুৱা একাডেমীৰ পৰা আৰম্ভ হৈছিল। ইয়াত কেইবা হাজাৰ লোকে ৰং বিৰঙৰ সাজ পৰিধান কৰি, জাতীয় সাজ পৰিধান কৰি অংশগ্ৰহণ কৰিছিল আৰু নৱনিৰ্বাচিত সভাপতিক লৈ যি শোভাযাত্ৰা, তাত অসম সাহিত্য সভাৰ আটাইকেইজন সভাপতিৰ প্ৰতিচ্ছবিত অংকন কৰি প্ৰতীক পট লৈ পেলাই শোভাযাত্ৰা কৰা হৈছিল এখন সুসজ্জিত বাহন। আৰু প্ৰায় দুঘণ্টা জুৰি এই শোভাযাত্ৰা হৈছিল। তাৰপিছত যেতিয়া আহি মূল ভট্টদেৱ ক্ষেত্ৰত উপস্থিত হলহি, চিৰচেনে মোৰ ভাষাজনী ধ্বনিৰে মুখৰিত হৈ উঠিল ভট্টদেৱ ক্ষেত্ৰ। তাৰ পাছতেই প্ৰথম মুকলি অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হল। তাত বিদায়ী সাধাৰণ সম্পাদক, বিদায়ী সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকা, তাৰপিছত বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ দেৱচৌধুৰী, এইসকলকে ধৰি বিভিন্ন বক্তাই ভাষণ দিয়াৰ পাছত সভাপতিৰ ভাষণ আৰম্ভ হয়। সভাপতিয়ে তেওঁৰ ভাষণত কেইটামান কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তাৰ ভিতৰত তেওঁ কয় যে গ্ৰন্থৰ প্ৰচলন কমি আহিছে। ভাৰতবৰ্ষতে প্ৰায় 20 লাখ গ্ৰন্থ বছৰি প্ৰকাশ হয় যদিও তাৰ অসমীয়া ভাষাৰ গ্ৰন্থও সেই অনুপাতে প্ৰকাশ হয় যদিও, কিন্তু অসমীয়া পাঠকৰ সংখ্যা যি অনুপাতে বাঢ়িব লাগিছিল অসমীয়া জনসংখ্যাৰ অনুপাতে সেইমতে বঢ়া নাই। আৰু কৈছে যে আমাক হিন্দী ইংৰাজী ভাষা লাগিবই, কিন্তু অসমীয়া ভাষা নোহোৱাকৈ জানো আমি হিন্দী আৰু ইংৰাজী ভাষাত পঢ়িব পাৰিম। তাৰ লগতে তেওঁ কেতবোৰ ভৱিষ্যত পৰিকল্পনাৰ কথা ঘোষণা কৰিছে। তেওঁ কৈছে যে যদিও দুবছৰীয়া কাৰ্যকাল বুলি কোৱা হৈছে, কিন্তু তাত আচলতে 16 মাহে সময় পায়। তেওঁ এটা হিচাপ দিছিলে যে 1901 চনৰ পৰা 1971 চনলৈকে প্ৰতি 10 বছৰত দ্ৰুতগতিৰে অসমৰ জনসংখ্যা জনসংখ্যা বৃদ্ধি হল। এই সময় সর্বভারতীয় জনসংখ্যা বৃদ্ধি হয় 139%, 500%। ইয়ার বাবে দায়ী কোন রাইজে বিবেচনা করা উচিত বলেও কয়। তার পাছত গ্রন্থর কবিসকলের স্বীকৃতি দিব পরাকৈ নতুন প্রজন্মের কবি সকলের একটা উপযুক্ত সংকলনের অভাব বলে কৈছে। কেনেদরে আমি আধুনিকতার সঙ্গে আগবাহিম, অসমে ইউনিকোড ফন্ড তৈরি করবলে স্থানীয় পারঙ্গত একটা দল গঠন করে আন্তর্জাতিক ওয়েব সংস্থাসমূহ সঙ্গে যোগাযোগ করব পারি বলে পরামর্শ আগবাইছে। কিন্তু তার লগতে কৈছে যে মহাপুরুষ শ্রীমন্ত শঙ্করদেবের রচনা বলে ইংরেজি আর হিন্দি সংস্করণ করার কথা পরিকল্পনা আছে বলে কৈছে। তারপর যিকোনো বিদ্যায়তনিক কাম UGC বা ICSSR দরে প্রকল্পের আকারত করা হব বলে কৈছে। আর একটা বৌদ্ধিক কোষ গঠন করা আদি বিভিন্ন ভবিষ্যৎ পরিকল্পনার কথা সভাপতি ডক্টর বসন্ত কুমার গোস্বামী অভিভাষণত উল্লেখ কৰিছে।
ধ্রুপদী অসমীয়া ভাষা শীর্ষক এখন আলোচনা চক্রে আজির কার্যক্রমণিকার শুভারম্ভ করা হয়। ডিব্রুগড় বিশ্ববিদ্যালয়ের সাহিত্যরথী লক্ষ্মীনাথ বেজবৰুৱা আসনের অবসরপ্রাপ্ত অধ্যাপক অপর্ণা কোঁৱৰে উদ্বোধন করা আলোচনা সত্রখন গুৱাহাটী বিশ্ববিদ্যালয়ের অসমীয়া বিভাগের অধ্যাপক কনকচন্দ্ৰ চহৰীয়াই সঞ্চালনা করে। আলোচনা সত্রখনত গবেষক, সাহিত্যিক, লিপি বিশেষজ্ঞ অশোক শর্মা, কটন বিশ্ববিদ্যালয়ের পুরাতত্ত্ব বিভাগের অধ্যাপক ডক্টর মঞ্জিল হাজরিকা আর পশ্চিমবঙ্গের বিশ্বভারতী বিশ্ববিদ্যালয়ের অসমীয়া বিভাগের ভারপ্রাপ্ত প্রধান ডক্টর সংগীতা শইকীয়ায় আলোচক হিসাবে অংশগ্রহণ করে। আজি তৃতীয় দিনের কার্যসূচীতো হাজার হাজার লোকের সমাগম হয়েছে বলে আমার আকাশবাণীর সংবাদদাতায় জানিবলৈ দিয়ে। পাঠশালাত হয়ে থাকা সাহিত্য সভার অধিবেশনের মাজতে তরুণ কবি লেখক অভিজিৎ গগৈলৈ সাহিত্য সভার যুব বঁটা ঘোষণা করা হয়েছে। সাহিত্য সভার প্রাক্তন উপসভাপতি মৃণালিনী দেবীলৈ সাহিত্য সভায় জীবনজোড়া সাহিত্য সেবা সন্মান আগবাইছে। পরহিলৈ পাঠশালার অধিবেশনের প্রাঙ্গণতে দুয়োকে সাহিত্য সভায় এই সন্মান আনুষ্ঠানিকভাবে আগবাব। এতিয়া পরবর্তী বাতৰি শুনক ঋতুপর্ণা বৰাৰ পৰা।
উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই এডভান্টেজ আসাম শীৰ্ষ সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আজি এখন বৈঠকত মিলিত হয়। সন্মিলনখন সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে বৈঠকখনত পৰিকল্পনা প্ৰস্তুত কৰা হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰৰ ভাৱাদৰ্শৰ সৈতে সংগতি ৰাখি প্ৰস্তুত কৰা পৰিকল্পনাসমূহৰ ৰূপায়ণ সন্দৰ্ভত বৈঠকখনত আলোচনা কৰা হয়। বৈঠকখনত অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মানৱেন্দ্ৰ প্ৰতাপ সিঙকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শ্রীমন্ত শঙ্করদেব সংঘর বার্ষিক অধিবেশনত অংশগ্রহণ করব বিচরা সরকারি কর্মচারীক সরকারে বিশেষ ছুটি দিব বলে নির্দেশনা জারি করেছে। যোরহাটর মহবন্ধার এরাতলীত 6-9 ফেব্রুয়ারী আয়োজিত শ্রীমন্ত শঙ্করদেব সংঘর অধিবেশনলৈ যাবলগীয়া সরকারি কর্মচারিয়ে 6-8 ফেব্রুয়ারী ছুটি পাব। রাজ্য সরকারের সাধারণ প্রশাসন বিভাগে সকল জেলার আয়ুক্ত, সমজিলা আয়ুক্তলৈ এই নির্দেশনা জারি করেছে। শ্রীমন্ত শঙ্করদেব সংঘর নাজিরা জেলা শাখার 32 সংখ্যক অধিবেশনের তৃতীয় দিনা আজি বিভিন্ন বর্ণাঢ্য কার্যসূচী অনুষ্ঠিত হয়। যোৱা 31 জানুয়ারীর অনুষ্ঠিত অধিবেশনের আজি অন্তিম দিনা ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্রা উলিওয়ার মুকলি সভাও অনুষ্ঠিত হয়। আজি সন্ধিয়া মহিলাসকলে গুরুজনা রচিত ভাওনা প্রদর্শন করব। ভাগি ধুপাবৰ আঞ্চলিক শাখার উদ্যোগত নামঘৰ প্রাঙ্গণত অনুষ্ঠিত এই অধিবেশনত শিশু, মহিলা, যুবক যুবতীর বহুসংখ্যক ভকত বৈষ্ণৱে অংশগ্রহণ করেছে। রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মু আর প্রধানমন্ত্রী নরেন্দ্র মোদিয়ে বসন্ত পঞ্চমী আর সরস্বতী পূজা উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন করেছে। সামাজিক মাধ্যমৰ এটা বার্তা যোগে রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুয়ে শিক্ষা আর জ্ঞানের সঙ্গে জড়িত এই উৎসবে দেশের সকল নাগরিকর সুখ, সমৃদ্ধি আর প্রজ্ঞা কঢ়িয়াই অনার কামনা করে। এই দিনটির তাৎপর্য বিশ্লেষণ করে রাষ্ট্রপতিয়ে ভারতক বিশ্বর জ্ঞানকেন্দ্র হিসাবে প্রতিষ্ঠা করার প্রার্থনা করে। সামাজিক মাধ্যমৰ এটা বার্তাত প্রধানমন্ত্রী নরেন্দ্র মোদীয়েও এই উপলক্ষে শুভেচ্ছা জ্ঞাপন করে। অসমৰ বিভিন্ন প্রান্তত কাইলৈ বিদ্যা আৰু সুকুমার কলাৰ অধিষ্ঠাত্রী দেবী সরস্বতীৰ পূজা অর্চনা করা হব। অৱশ্যে কোনো কোনো অঞ্চলত আজিও সরস্বতী পূজা পালন করা হৈছে। গুৱাহাটী মহানগরীর বিভিন্ন শিক্ষানুষ্ঠান এই পূজার বাবে উলহ মালহর পরিবেশে বিরাজ করেছে। পূজা মণ্ডপসমূহ আটক ধুনিয়াক সজাই পড়ায় তোলা হয়েছে। মহানগরীর বজারসমূহ মৃন্ময় প্রতিমা আর পূজার সামগ্রী ভরি পড়া পরিলক্ষিত হয়েছে। প্রতিমাসমূহ বেদীত প্রতিষ্ঠার বাবে লৈ যোৱাৰ পরিপ্রেক্ষিতত মৃত শিল্পীসকলেরও দীর্ঘদিনিয়া ব্যস্ততার অন্ত পৰিছে। দৰং জিলাৰ মঙলৈ টাউন ক্লাবৰ দুদিনীয়া শতবৰ্ষ সামৰণি অনুষ্ঠানৰ আজি দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে আজি পুৱা অসম ভিত্তিক চাইকেল চালনা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। প্ৰতিযোগিতাত গুৱাহাটীৰ সুমনজ্যোতি দাসে প্ৰথম স্থান দখল কৰে। ৰাজ্যিক ভলীবল খেলুৱৈ গোবিন্দ বাগলাৰীয়ে এই প্ৰতিযোগিতা মুকলি কৰে। প্ৰতিযোগিতাত মুঠ 47 খেলুৱৈয়ে যোগদান কৰে। ইয়াৰ পূৰ্বে কালি অনুষ্ঠিত সদৌ অসম ভিত্তিক প্ৰাইজমানি মাৰাথন প্ৰতিযোগিতাত গোলাঘাটৰ তীখেশ্বৰ কুৰ্মীয়ে প্ৰথম স্থান দখল কৰে। বাতৰিৰ পৰৱৰ্তী অংশ শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা।
ভাৰতে 19 বছৰ অনূৰ্ধ আই চি চি মহিলাৰ টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ বিজয়ী খিতাপ দখল কৰিছে। মালয়েছিয়াৰ কুৱালালামপুৰৰ বায়ু এমাছ অভিল ষ্টেডিয়ামত অনুষ্ঠিত চূড়ান্ত খেলখনত ভাৰতে দক্ষিণ আফ্ৰিকাক 9 উইকেটত পৰাস্ত কৰে। ভাৰতে একেৰাহে দ্বিতীয়বাৰৰ বাবে এই খিতাপ দখল কৰিছে। প্ৰথমে বেট ধৰি দক্ষিণ আফ্ৰিকাই নিৰ্ধাৰিত অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 82 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত গংগা দি ত্ৰিশাৰ অপৰাজিত 44 ৰাণৰ সহায়ত ভাৰতে 12 অভাৰতে 83 ৰাণ সংগ্ৰহ কৰি নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ত্ৰিশাক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ভাৰতৰ হৈ সানিকা চেলকিয়ে 26 ৰাণৰ বৰঙণি আগবঢ়াই অপৰাজিত হৈ ৰয়। দক্ষিণ আফ্ৰিকাৰ হৈ মিয়েক ভেন বুৰুছে সৰ্বাধিক 23 ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ হৈ গংগা দি ত্ৰিশাই 3টা আৰু বৈষ্ণৱী শৰ্মা, আয়ুষী শুল্কা তথা পাৰুণিকা ছিছোদিয়াই 2টাকৈ উইকেট দখল কৰে। শবনম এম ডি ছাকিলে 1টা উইকেট দখল কৰে। ভাৰতৰ গংগা দি ত্ৰিশাই প্ৰতিযোগিতাত মুঠ 309 ৰাণ সংগ্ৰহ কৰি প্লেয়াৰ অব দ্য টুৰ্ণামেণ্ট খিতাপ লাভ কৰে। আনহাতে বৈষ্ণৱী শৰ্মাই 6খন খেলত হেট্ৰিক কৰি সৰ্বাধিক 17টা উইকেট দখল কৰে। ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ ভাৰোত্তোলক মৃদুস্মিতা বৰুৱাই আজি ৰূপৰ পদক অৰ্জন কৰে। ভাৰোত্তোলকগৰাকীয়ে 87 কিলোগ্ৰাম শাখাত ভাগ লৈ স্নেটছত 95 কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত 113 কিলোগ্ৰাম ভাৰোত্তোলনেৰে ৰূপৰ পদক দখল কৰিবলৈ সক্ষম হৈছে। মৃদুস্মিতা বৰুৱাৰ সফলতাৰে উত্তৰাখণ্ডত চলি থকা ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত অসমৰ পদক 13টালৈ বৃদ্ধি পাইছে। আজি কমনৱেলথ গেমছত লনবলত পদক লাভ কৰা নয়নমণি শইকীয়াও খেলি আছে। একেটা প্ৰতিযোগিতাৰ মহিলাৰ দলীয় শাখাতো আজি অসম দলে প্ৰতিদ্বন্দ্বিতা কৰিছে। আজিৰ দিনটোতে অসমৰ অলিম্পিয়ান বক্সাৰ শিৱ থাপা আৰু আন্তঃৰাষ্ট্ৰীয় মহিলা বক্সাৰ অংকুশিতা বড়োৱে ৰাষ্ট্ৰীয় খেলৰ অভিযান আৰম্ভ কৰিছে। অংকুশিতা বড়োৱে 66 কিলোগ্ৰাম শাখাত ভাগ লৈ কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিছে। একেদৰে শিৱ থাপায়ো 63.5 কিলোগ্ৰাম শাখাত আইকন মিলিয়ে মহিলাৰ 54 কিলোগ্ৰাম শাখাৰ প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। অসমে কালি 3টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰ ভিতৰত অসমে সাঁতোৰত 2টা, ভাৰোত্তোলনত আৰু উচুত 1টাকৈ পদক অৰ্জন কৰে। বিক্ৰম চাম্মাই পুৰুষৰ 200 মিটাৰ বাটাৰফ্লাইত ৰূপৰ পদক লাভ কৰে আৰু মহিলাৰ 1টা শিতানতে আস্থা চৌধুৰীয়ে ব্ৰঞ্জৰ পদক হস্তগত কৰে। ভাৰোত্তোলনত সুদিত্য বৰুৱাই কালি অসমক 3য়টো পদক দিয়ে। সুদিত্যই পুৰুষৰ 89 কিলোগ্ৰাম ওজন শাখাত স্নেট শিতানত 141 কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্ক শিতানত 178 কিলোগ্ৰাম ভাৰোত্তোলন কৰি ৰূপৰ পদক লাভ কৰে। একেদৰে ক্ষুদ্ৰ পাংগিঙে উচুৰ 75 কিলোগ্ৰাম ওজন শাখাৰ চান্দা ফ্ৰী ষ্টাইলৰ ফাইনেলত পৰাজিত হৈ ৰূপৰ পদকতে ক্ষান্ত থাকিবলগীয়া হয়। ইপিনে অসমৰ পুৰুষ ফুটবল দলটোৱে উত্তৰাখণ্ডক 1-0 গ'লত পৰাস্ত কৰি ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ ফুটবলৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। কাইলৈ অসমে মিজোৰামৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। লক্ষণীয়ভাৱে অসমৰ ফুটবল দলটোৱে সুদীৰ্ঘ 18 বছৰৰ পিছত এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ বাবে যোগ্যতা অৰ্জন কৰিছে। অসম দলে 2007 চনত গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়াত স্বৰ্ণৰ পদক অৰ্জন কৰিছিল। উত্তৰ প্ৰদেশৰ চাহাৰানপুৰ ক্ৰীড়া ষ্টেডিয়ামত অহা 12 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈ ৰাজ্যিক পৰ্যায়ৰ সমন্বয় ছোৱালী ছাব জুনিয়ৰ বক্সিং প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। দেশৰ সকলো ৰাজ্যই অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰতিযোগিতাৰ বাবে ইতিমধ্যে জিলা আৰু সংমণ্ডল পৰ্যায়ৰ প্ৰস্তুতি আৰম্ভ হৈছে। জিলা আৰু বিভাগ পৰ্যায়ত নিৰ্বাচিত খেলুৱৈসকল ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে প্ৰেৰণ কৰা হ'ব। 7 ফেব্ৰুৱাৰীত বিভাগ পৰ্যায়ৰ বাছনি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। বিশ্ব জলাশয় দিৱস উপলক্ষে আজি দীপৰ বিলৰ পাৰত এখন সজাগতা সভা আৰু স্বচ্ছতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দীপৰ বিলৰ দাঁতিকাষৰীয়া চৰকৰ্দ গাঁৱৰ 20 গৰাকী যুৱক যুৱতী আৰু এটা বেচৰকাৰী সংস্থাৰ উদ্যোগত বিশ্ব জলাশয় দিৱস পালন কৰা হয়। আজিৰ স্বচ্ছতা অভিযান কাৰ্যসূচীৰ জৰিয়তে দীপৰ বিলৰ প্ৰায় 300 কিলোগ্ৰাম আৱৰ্জনা সংগ্ৰহ কৰা হয়। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাজুলীতো বিশ্ব জলাশয় দিৱস পালন কৰা হয়। মাজুলী জিলা বন বিভাগ, অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ উজনি মাজুলী আৰ্যভক্ত বিজ্ঞান কেন্দ্ৰ, আৰণ্যক দৈ গ্ৰীণ ফাউণ্ডেশ্যন, WWF আৰু স্থানীয় লোকৰ সহযোগত, দক্ষিণপাট সত্ৰৰ সহযোগত মাগুৰমাৰী বিলৰ পাৰত আয়ুষ অতিথিশালাৰ চোতালত বিশ্ব জলাশয় দিৱস উদযাপন কৰা হয়। দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত শিলবৰী আৰু কৌপাটী সংযোগী গড়কাপ্তানী পথত সংঘটিত এটা পথ দুৰ্ঘটনাত আজি এগৰাকী মহিলাসহ মুঠ 2গৰাকী লোক নিহত হোৱাৰ লগতে 2টি শিশু আহত হয়। আমাৰ সংবাদদাতাই জনোৱা মতে শিলবৰীৰ পৰা কৌপাটী অভিমুখে গৈ থকা মটৰচাইকেলখনক বিপৰীত দিশৰ পৰা অহা এখন মালবাহী ট্ৰাকে খুন্দিয়াৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। অসম সাহিত্য সভাৰ নতুন সভাপতি হিচাপে পাঠশালা অধিৱেশনত ডঃ বসন্ত কুমাৰ গোস্বামীৰ দায়িত্ব গ্ৰহণ। সাহিত্য সভাই জাতীয়তাবাদ আৰু অৰ্থনৈতিক জাতীয়তাবাদৰ সৃষ্টি কৰিব লাগিব বুলি সভাপতিৰ অভিভাষণত ডঃ বসন্ত কুমাৰ গোস্বামীৰ মন্তব্য। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাৰ এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ এখন প্ৰস্তুতি বৈঠকত অংশগ্ৰহণ আৰু 19 বছৰ অনূৰ্ধ মহিলাৰ আই চি চি ক্ৰিকেট প্ৰতিযোগিতাৰ ভাৰতৰ খিতাপ জয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত।